ইফিসিয়া অধ্যায় দুই। আৰু যেতিয়া তোমালোক তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে। সেইবোৰত তোমালোকে এই জগতৰ নিয়ম অনুসাৰে আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোতা আত্মাৰ দৰে আগেয়ে চলিছিলা। সেইবোৰৰ মাজত আমিও সকলোৱে আগেয়ে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি নিজ নিজ মাংসৰ বিলাস অনুসাৰে আচৰণ কৰিছিলোঁ আৰু আন সকলোৰে নিচিনা স্বভাৱতে ক্ৰোধৰ সন্তান আছিল। কিন্তু দয়া ধনেৰে ধনবান ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে, তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টে হৈতে আমাক জীয়ালে। অনুগ্ৰহেৰে তোমালোকে পৰিত্ৰাণ পালা। আৰু খ্ৰীষ্ট যীশুত আমালৈ তেওঁৰ যি মধুৰ ভাৱ, তাৰ দ্বাৰাই যেন তেওঁ ভাবি যুগত নিজৰ অতিৰিক্ত অনুগ্ৰহ ৰূপ ধন প্ৰকাশ কৰে। এইকাৰণে খ্ৰীষ্ট যীশুত তেওঁৰ সৈতে আমাক তুলিলে আৰু স্বৰ্গীয় ঠাইবোৰত বহুৱালে, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা। আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে এই নিমিত্তে সেই কৰ্মৰ পৰাও নহয়, কিয়নো আমি তেওঁৰ কাৰিকৰী আৰু যি সৎ কৰ্মত আমি চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎ কৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হ'ল। এতেকে মাংসৰ সম্বন্ধে পৰজাতি লোক অৰ্থাৎ মাংসত হাতে কৰা সুন্নতৰ পৰাই সুন্নত নাম পোৱাবিলাকৰ মাজত অসুন্নত বুলি প্ৰখ্যাত হোৱা যে তোমালোকে যে সেই আগৰ কালত খ্ৰীষ্টৰ পৰা পৃথক ইছৰাইল ৰাজ্যৰ বাহিৰ অংগীকাৰযুক্ত নিয়মবোৰৰ অসম্পৰ্কীয় আশাহীন আৰু ঈশ্বৰহীন হৈ এই জগতত আছিলা, ইয়াক সোঁৱৰা। কিন্তু এতিয়া খ্ৰীষ্ট যীশুত আশা দেখি আগেয়ে দূৰ হলেও তোমালোক খ্ৰীষ্টৰ তেজৰ দ্বাৰাই ওচৰ হলা, কিয়নো তেওঁ আমাৰ শান্তি। তেওঁ সন্ধি কৰি দুয়োকো তেওঁত এক নতুন লোক সৃষ্টি কৰিবলৈ নিজ ক্ৰুচত শত্ৰুতাক বধ কৰি সেই ক্ৰুচৰ দ্বাৰাই এক দেহত ঈশ্বৰে সৈতে উভয় পক্ষৰ মিলন কৰিবৰ কাৰণে উভয়কে এক কৰি আৰু মাজত থকা প্ৰভেদৰ দেৱাল ভাঙি পেলালে আৰু নিজ মাংসৰ দ্বাৰাই শত্ৰুতা অৰ্থাৎ আজ্ঞাসমূহ ৰূপ বিধান লুপ্ত কৰিলে। আৰু তেওঁ আহি দূৰত থকা যি তোমালোক, তোমালোকৰ আগত শান্তি আৰু ওচৰ হোৱা যিবিলাক, তেওঁবিলাকৰ আগতো শান্তিৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে, কিয়নো তেওঁৰ দ্বাৰাই আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ সোমাবৰ ক্ষমতা পাল। এতেকে তোমালোক এতিয়াৰ পৰা অতিথি আৰু প্ৰৱাসী নোহোৱা, কিন্তু পবিত্ৰ লোকৰ সহবাসী আৰু ঈশ্বৰৰ পৰিয়ালস্বৰূপ হৈছা। আৰু খ্ৰীষ্ট যীশু স্বয়ং চুকৰ প্ৰধান শিলস্বৰূপে থকা পাচনি আৰু ভাৱবাদীবিলাকৰ ভিত্তিমূলক তোমালোক গঁথা হৈছা। গাঁথনিৰ সকলোৱেই তেওঁতেই সংলগ্ন হৈ পবিত্ৰ মন্দিৰ হ'বলৈ প্ৰভূত বৃদ্ধি পাইছে। তেওঁতেই তোমালোকেও একেলগে গঁথা হৈ আত্মাৰে ঈশ্বৰৰ এক আবাস হৈ উঠিছা।